وَإِذْ قَالَ إِبْرَاهِيمُ رَبِّ أَرِنِي كَيْفَ تُحْيِي الْمَوْتَى قَالَ أَوَلَمْ تُؤْمِنْ قَالَ بَلَى وَلَكِنْ لِيَطْمَئِنَّ قَلْبِي قال فخذ أربعة من الطير فصرهن إليك ثم اجعل على كل جبل منهن جزءا ثم ادعهن يأتينك سعيا واعلم أن الله عزيز حكيم
أرزتي إبراهيم قاله هي مور প্রতিপালক তুমি কেনকৈ মৃতক জীবিত করা মোক দেখুৱাই দিয়াচোন তেওঁ কলে তেন্তে তুমি বিশ্বাস নকৰা নেকি ইব্রাহিমে কলে নিশ্চয় কৰো কিন্তু মই মোৰ মনৰ প্ৰশান্তিৰ বাবে চাব বিচাৰো আল্লাহে কলে তেন্তে চাৰিটা চৰাই লোৱা আৰু সেইবোৰক পুহ মনাই লোৱা যাতে মাতিলেই তোমাৰ ওচৰলৈ আহে তাৰপিছত সেইবোৰক টুকুৰা টুকুৰ কৰি এটা এটা ভাগ প্ৰত্যেক পাহাৰত স্থাপন কৰা তাৰপিছত সেইবোৰক মাতা চাবা সেইবোৰ তোমাৰ ওচৰলৈ দ্ৰুত গতিত গুচি আহিব আৰু জানি থোৱা নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী প্ৰজ্ঞাময়